ঠাইৰ আকাশখনে গুৱাহাটীৰ মুখাপহু শ্ৰোতাসকল এতিয়া শুনো বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰ কৃষকৰ কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু কাশ্মীৰৰ জনসাধাৰণে চলাই থকা ত্ৰিৰংগা যাত্ৰা অনুপ্ৰেৰণাদায়ক বুলি মন্তব্য কৰিছে। বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰনাথ মন্দিৰত আজি পুৱা সংঘটিত এটা দুৰ্ঘটনাত 7 জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 16 জন তীৰ্থযাত্ৰী আহত হৈছে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই ৰিনেশ ফগতক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্ৰহণ কৰিছে আৰু হায়দৰাবাদত অহা মাহত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰ কৃষকৰ কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ সৈতে সাক্ষাৎ কৰাৰ তেওঁ স্মৰণীয় অভিজ্ঞতা আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ কৃষি গৱেষণা প্ৰতিষ্ঠানত 109টা উচ্চ উৎপাদনক্ষম শস্যৰ জাত মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে জম্মু কাশ্মীৰৰ জনসাধাৰণে চলাই থকা ত্ৰিৰংগা যাত্ৰা অনুপ্ৰেৰণাদায়ক। প্ৰধানমন্ত্ৰীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীক চি বি আইৰ গ্ৰেপ্তাৰক সমৰ্থন কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে জৰুৰী তালিকাভুক্তিৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সন্মুখত আজি এই বিষয়ে উল্লেখ কৰে। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ই মেইলৰ অনুৰোধ পৰীক্ষা কৰাৰ পাছত শুনানিৰ দিন ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা এক গোচৰত কেজৰিৱালক জামিন প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তী দিৱস উপলক্ষে হাতীৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে হাতী আমাৰ সংস্কৃতি আৰু ইতিহাসৰ সৈতে জড়িত হৈ আছে। তেওঁ হাতীৰ অনুকূল বাসস্থান নিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে কৰা প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। শ্ৰীমোদীয়ে যোৱা কেইটামান বছৰত হাতীৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰে। বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰনাথ মন্দিৰত আজি পুৱা সংঘটিত এটা দুৰ্ঘটনাত পদপিষ্ট হৈ 7 জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 16 জন আহত হৈছে। জেহানাবাদৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰসাদ সিঙে কয় যে নিশা প্ৰায় 1 বজাত স্থানীয় কিছুসংখ্যক বিক্ৰেতা আৰু তীৰ্থযাত্ৰীৰ মাজত কোনো প্ৰসংগলৈ সংঘটিত বিবাদৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে মন্দিৰটো অতি ঠেক স্থানত থকা বাবে ভিৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। পবিত্ৰ শাওণ মাহৰ সোমবাৰে মখদামপুৰৰ বনোৱাৰ পাহাৰত অৱস্থিত ভগৱান শিৱৰ মূৰ্তিত জলাভিষেক প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে বহুসংখ্যক তীৰ্থযাত্ৰীৰ বাবা সিদ্ধেশ্বৰনাথ মন্দিৰত সমাগম হৈছিল। শ্ৰীসিঙে কয় যে আহতসকলক জেহানাবাদ সদৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে মৃতসকলৰ পৰিয়াললৈ 4 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে আহতসকলৰ প্ৰতিগৰাকীলৈ 50,000 টকাকৈ সাহায্য ঘোষণা কৰে। অসমত ৰাজ্যসভাৰ 2খনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি নিৰ্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই আসন দুখন সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত জনায় যে ৰাজ্যসভাৰ 2খন আসনৰ বাবে 10গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছে। ৰাজ্যসভাৰ আসন দুখনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতি আৰু সংসদীয় বৰ্ডে সিদ্ধান্ত ল'ব বুলিও তেওঁ জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-1178-00 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটি আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই ৱিনেছ ফগতক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্ৰহণ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযোদ্ধা ৱিনেছ ফগতক মহিলাৰ 50 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বাবে ভাৰতীয় দলৰ মুখ্য চিকিৎসা বিষয়া ডাঃ দিনশ পাৰ্ডিৱালাক জগৰীয়া কৰা উচিত নহয় বুলি তেওঁ কয়। ভাৰতীয় অলিম্পিক সংস্থাই কালি এটা বিবৃতিযোগে কয় যে মল্লযুদ্ধ, বক্সিং আৰু জুডোৰ নিচিনা সমৰ ক্ৰীড়াত ওজন ব্যৱস্থাপনাৰ দায়িত্ব প্ৰতিগৰাকী খেলুৱৈ আৰু তেওঁলোকৰ ব্যক্তিগত প্ৰশিক্ষক দলৰ ওপৰত থাকে। সংস্থাই স্পষ্ট কৰি দিয়ে যে ডাঃ পাৰ্ডিৱালাৰ প্ৰাথমিক ভূমিকা আছিল খেলুৱৈসকলৰ প্ৰতিযোগিতাৰ সময়ত আৰু পাছত তেওঁলোকৰ আৰোগ্য লাভ আৰু আঘাত ব্যৱস্থাপনাত সহায় কৰা। উল্লেখযোগ্য যে ৱিনেছ ফগতক মল্লযুদ্ধৰ 50 কিলোগ্ৰাম ওজন শাখাত নিৰ্দিষ্ট ওজন 100 গ্ৰাম অতিক্ৰম কৰাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল। পাছত তেওঁ এই সিদ্ধান্তৰ বিৰুদ্ধে কোৰ্ট অব আৰ্বিট্ৰেচন ফৰ স্পৰ্টছত আবেদন জনায় আৰু 50 কিলোগ্ৰাম ওজন শাখাত যৌথ ৰূপৰ পদকৰ বাবে দাবী জনায়। কাইলৈ এই ক্ষেত্ৰত চূড়ান্ত ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ উপায় সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কৃষ্ণ এছ বৎছ আৰু নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ জে পি এন এ ট্ৰমা চেণ্টাৰৰ মুৰববী ডঃ কামৰাণ ফাৰুকৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 01123424050 আৰু 01123344444 নম্বৰত ফোন কৰি দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ বিভিন্ন উপায় সম্পৰ্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে লগতে হোৱাটছএপযোগে 92890940044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণী এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট নিউজ অন এয়াৰ ডট কো ডট আই এন আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। হাৰিয়ানাত অহা মাহত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ অনুষ্ঠিত হ'ব। গোলকীয় প্ৰৱাসী মহিলাৰ কাবাডী লীগ হিচাপে পৰিচিত এই খেলত এইবাৰ 15খন দেশৰ মহিলা এথলীটসকলে অংশগ্ৰহণ কৰিব। কাবাডী খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰা এই খেলবিধক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা সমৰ্থন কৰা তথা 2036ৰ অলিম্পিক আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ দাবীক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশ্ব কাবাডী সহযোগত হলিষ্টিক আন্তঃৰাষ্ট্ৰীয় প্ৰৱাসী ক্ৰীড়া সংস্থা হিপছাই আয়োজন কৰা এই লীগৰ উদ্বোধনী খেল হাৰিয়ানাত অনুষ্ঠিত হ'ব। শেহতীয়াকৈ হাৰিয়ানা চৰকাৰৰ আৰু হিপছাৰ মাজত এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই প্ৰতিযোগিতাত ইংলেণ্ড, পোলেণ্ড, আৰ্জেণ্টিনা আৰু ইটালীকে ধৰি বিভিন্ন দেশে অংশগ্ৰহণ কৰিব। দেশৰ পূৰ্বৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে অলিম্পিকত কাবাডীৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে। ভাৰতে 2036ৰ অলিম্পিক খেল অনুষ্ঠিত কৰাৰ লক্ষ্য পূৰ হলে অলিম্পিকত কাবাডী খেলৰ অন্তৰ্ভুক্তি এটা উল্লেখযোগ্য সাফল্যত পৰিণত হ'ব। ষ্টেট ডি ফ্ৰান্সত যোৱা নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক 2024ৰ অন্ত পৰে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু 5টা ব্ৰঞ্জসহ মুঠ 6টা পদক লাভ কৰি 71 সংখ্যক স্থানত আছে। ইয়াৰ পূৰ্বে 2020ৰ টকিঅ' অলিম্পিকত ভাৰত 1 সোণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জসহ মুঠ 7টা পদকেৰে 48 সংখ্যক স্থানত আছিল। পেৰিছ অলিম্পিকৰ কালি শেষৰ দিনা নেডাৰলেণ্ডছৰ ছিফান হাছানে মহিলাৰ মাৰাথনত 6 পদক অৰ্জন কৰে। 31 বছৰীয়া এথলীটগৰাকীয়ে ইয়াৰ দুদিন পূৰ্বে 10,000 মিটাৰত আৰু 6 দিন পূৰ্বে 5,000 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। উল্লেখযোগ্য যে এইবাৰৰ অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই 40টা সোণৰ পদকসহ মুঠ 126টা পদকেৰে প্ৰথম স্থানত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰ কৃষকৰ কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু কাশ্মীৰৰ জনসাধাৰণে চলাই থকা তিৰংগা যাত্ৰা অনুপ্ৰেৰণাদায়ক বুলি মন্তব্য কৰিছে। বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰনাথ মন্দিৰত আজি সংঘটিত এটা দুৰ্ঘটনাত 7জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 16জন তীৰ্থযাত্ৰী আহত হৈছে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই ৱিনেছ ফগতক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্ৰহণ কৰিছে আৰু হাৰিয়ানাত অহা মাহত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ অনুষ্ঠিত হ'ব।